А как по ней? বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি চাৰিদিনীয়া কেৰালা ভ্ৰমণসূচীৰে তিৰুৱনন্তপুৰমত উপস্থিত হ'ব। বিগত দশকটোত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পূৰ্বতকৈ তিনিগুণ বৃদ্ধি হৈ 1,50,000 কোটি টকা স্পৰ্শ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ভাৰতত উলহ মালহেৰে পালন কৰা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কালি কেইবাগৰাকী বিশ্বনেতাই ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা নৱী মুম্বাইত অনুষ্ঠিত এখন খেলত শ্ৰীলংকাই বাংলাদেশক 7 ৰাণত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি চাৰিদিনীয়া কেৰালা ভ্ৰমণসূচীৰে থিৰুৱনন্তপুৰমত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ সবৰিমালা মন্দিৰ দৰ্শন কৰিব। শ্ৰীমতী মুৰ্মুৱে পৰহিলৈ থিৰুৱনন্তপুৰমৰ ৰাজভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে নাৰায়ণা গুৰু সমাধিৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। শ্ৰীমতী মুৰ্মুৱে এনাৰকুলামৰ ছেইণ্ট টেৰাছাৰ মহাবিদ্যালয় আৰু পালাৰ ছেইণ্ট থমাছ মহাবিদ্যালয়ৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পূৰ্বতকৈ তিনিগুণ বৃদ্ধি হৈ 1,50,000 কোটি টকা স্পৰ্শ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। 2014 চনৰ পৰা দেশে থলুৱাভাৱে উৎপাদিত 40খন যুদ্ধ জাহাজ আৰু ছাবমেৰিন হস্তান্তৰ কৰিছে। শ্ৰীমোদীয়ে কয় যে বৰ্তমান ভাৰতে অধিকাংশ প্ৰতিৰক্ষা সা সামগ্ৰী ঘৰুৱাভাৱে উৎপাদন কৰে আৰু গড় হিচাপে প্ৰত্যেক 40 দিনত নৌবাহিনীত 1খনকৈ নতুন যুদ্ধ জাহাজ অথবা ছাবমেৰিন সংযোজিত হৈ আহিছে। প্ৰতি বছৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ তেওঁ বাৰ্ষিক পৰম্পৰা অনুসৰি কালি তেওঁ গোৱা আৰু কাৰোৱাৰৰ উপকূলৰ INS বিক্ৰান্তত নৌবাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সেনাৰ 3টা বাহিনীৰ মাজত থকা অভূতপূৰ্ব সমন্বয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানক আত্মসমৰ্পণ কৰাবলৈ বাধ্য কৰোৱায়। INS বিক্ৰান্ত আত্মনিৰ্ভৰ ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰতীক বুলিও তেওঁ উল্লেখ কৰে। নিৰাপত্তা বাহিনীসমূহৰ সাহস আৰু দৃঢ়তাৰ শলাগ লৈ শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ সংকল্প আৰু দৃঢ়তাৰ বাবেই মাওবাদী সন্ত্ৰাসবাদী নোহোৱা কৰাৰ ক্ষেত্ৰত দেশে উল্লেখনীয় সাফল্য অৰ্জন কৰিছে। ভাৰতত উলহ মালহেৰে পালন কৰা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কালি কেইবাগৰাকীও বিশ্বনেতাই ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। হোৱাইট হাউছৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে দীপাৱলী হৈছে আন্ধাৰৰ বিপৰীতে পোহৰৰ বিজয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দীপাৱলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই কয় যে এই দীপাৱলী আশা, নতুনত্ব আৰু শুভ শক্তিৰ প্ৰতীক। এই উৎসৱে প্ৰত্যেকৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলিও ৰাষ্ট্ৰপতি ট্ৰাম্পে আশা প্ৰকাশ কৰে। FBIৰ সঞ্চালক খাস পেটেলেও দীপাৱলী উপলক্ষে জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জনায়। আমেৰিকাত থকা ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা দীপাৱলী উৎসৱৰ শুভেচ্ছা জনাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিশেষ প্ৰতিনিধি ছাৰ্গিঅ' গোৰে আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাৰ সৈতে ইণ্ডিয়া হাউছত দীপাৱলী উদযাপন কৰে। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়েও দীপাৱলী উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতত থকা সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আব্দুল নাছেৰ আল ছাহলিয়ে দীপাৱলীৰ শুভেচ্ছা জনাই কয় যে ভাৰতত তেওঁৰ যাত্ৰা আৰম্ভ হোৱাৰে পৰা তেওঁ দীপাৱলী উদযাপন কৰি আহিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিহুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয়সকললৈ দীপাৱলীৰ শুভেচ্ছা জনাইছে। একেদৰে ব্ৰিটেইনৰ কিৰ ষ্টাৰ্মাৰ, ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু ছিংগাপুৰৰ নেতাসকলেও দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ফিনলেণ্ড, অষ্ট্ৰিয়া, ব্ৰাজিল, ছুইজাৰলেণ্ড, ইউৰোপীয় সংঘৰ কূটনৈতিক মিছনৰ পৰাও ভাৰতবাসীলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন অঞ্চলত যোৱা 18 অক্টোবৰৰ পৰা 5 দিনীয়াকৈ দীপাৱলী উদযাপন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। হিন্দী বোলছবি জগতৰ বিশিষ্ট অভিনেতা গোবৰ্ধন আসৰানীৰ কালি মুম্বাইত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰা মতে অভিনেতাগৰাকীয়ে কালি বিয়লি প্ৰায় 4 বজাত শেষ নিশ্বাস ত্যাগ কৰে। শ্বলে বোলছবিত জেইলাৰৰ চৰিত্ৰত কৰা অভিনয়েৰে জনপ্ৰিয় হৈ পৰা আসৰানীয়ে চুপকে চুপকে ভুল ভুলেয়া, ধামাল, বান্তি আৰু বাবলি টু আদিকে ধৰি বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছিল। পাঁচটা দশক ধৰি হিন্দী বোলছবিৰ অভিনয়ৰ সৈতে জড়িত আসৰানীয়ে বিশেষকৈ কৌতুক অভিনেতা হিচাপে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল। দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুবিধা হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 22 ছেপ্টেম্বৰত জি এছ টি সঞ্চয় উৎসৱৰ ঘোষণা কৰিছিল। জি এছ টি সংস্কাৰৰ পাছত ষ্টেচনাৰী সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাত সাধাৰণ শ্ৰেণীৰ লোক, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল কিদৰে উপকৃত হৈছে সেই সন্দৰ্ভত আজি আলোকপাত কৰিবলৈ লোৱা হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে চৰকাৰে ষ্টেচনাৰী সামগ্ৰীসমূহত কৰ ৰেহাই ঘোষণা কৰিছে। ইয়াৰ ফলত পেঞ্চিল, শ্বাৰ্পনাৰ, ৰং পেঞ্চিল, বহী, মানচিত্ৰ আদিৰ কৰ ৰেহাই দিয়া হৈছে। এই সামগ্ৰীসমূহত প্ৰথম অৱস্থাত 12% কৰ আৰোপ কৰা হৈছিল। একেদৰে ৰবৰত থকা পূৰ্বৰ 5% কৰ হ্ৰাস কৰি কৰমুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰয়োজনীয় সামগ্ৰীসমূহ সাধাৰণ শ্ৰেণীৰ লোকে ক্ৰয় কৰিব পৰাৰ সুবিধা প্ৰদান কৰা হৈছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি অন্ত পৰে। এই পৰ্যায়ত মুঠ 243খন আসনৰ ভিতৰত 122টা সমষ্টিৰ বাবে 11 নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত অহা 6 নৱেম্বৰত 18খন জিলাৰ 121টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে প্ৰথম পৰ্যায়ৰ বাবে 1375খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। ইয়াৰে 147গৰাকী মহিলা আৰু 1247জন পুৰুষ প্ৰাৰ্থী। ইপিনে ৰাষ্ট্ৰীয় জনতা দল আৰ জে ডিয়ে কালি দলটোৰ 143জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। পূৰ্বৰ বিহাৰ বিধানসভা নিৰ্বাচনত দলটোৱে 144খন আসনত প্ৰাৰ্থী আগবঢ়াইছিল। এইবাৰ আৰ জে ডিয়ে নিজৰ সাহাৰ্চা, জামালপুৰ আৰু বেলাদৰ আসনকেইখন মিত্ৰজোঁটৰ নতুন দল দ্য ইণ্ডিয়ান ইনক্লুচিভ পাৰ্টীক এৰি দিছে। দলৰ জ্যেষ্ঠ নেতা তেজস্বী প্ৰসাদ যাদৱে বৈশালী জিলাৰ ৰাঘুপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ অবুধ বিহাৰী চৌধুৰীয়ে শিৱান, ভোজপুৰী অভিনেতা খেচাৰীলাল য়াদৱে ছাপ্ৰা আসনৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিছে। কংগ্ৰেছে বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 6জনীয়া প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে। প্ৰাক্তন মন্ত্ৰী জেলিল মাস্তানে পূৰ্ণিয়াৰ আমুৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰ জে ডিৰ প্ৰাৰ্থী ঋষি মিশ্ৰই পাৰস্পৰিক বুজাপৰাৰ মাজেৰে কংগ্ৰেছৰ প্ৰতীক চিহ্নত দাৰভাঙাৰ জেল বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ পাছত মিত্ৰজোঁটৰ আৰ জে ডি, কংগ্ৰেছ, বিকাশশীল ইনচান পাৰ্টী, চি পি আই এম এলকে ধৰি বামপন্থী দলসমূহৰ মাজত আসনৰ ভাগ বতৰাৰ দৃশ্যপট প্ৰায় স্পষ্ট হৈ পৰিছে। আৰ চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত এখন খেলত শ্ৰীলংকাই বাংলাদেশক 7 ৰাণত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্ৰীলংকাই 48 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 202 ৰাণ কৰে। দলৰ হৈ হাছিনী পেৰেৰাই সৰ্বাধিক 85 ৰাণ কৰে। বাংলাদেশৰ হৈ সৰণা আখতাৰে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বাংলাদেশে 45 অভাৰ আৰু 1টা বলত 4 উইকেটৰ বিনিময়ত 176 ৰাণৰ শক্তিশালী প্ৰদৰ্শন কৰে যদিও অৱশেষত নিৰ্ধাৰিত অভাৰত 9টা উইকেট হেৰুৱাই 195 ৰাণহে কৰিবলৈ সমৰ্থ হয়। অন্তিমটো অভাৰত বাংলাদেশক জয়ৰ বাবে 9 ৰাণৰ আৱশ্যক হৈছিল যদিও প্ৰথম 4টা বলতে 4টাকৈ উইকেট হেৰুৱায়। শ্ৰীলংকাৰ অধিনায়ক ছামাৰী আট্টাপাট্টুৱে শেষৰ 3টা উইকেট দখল কৰে। বাংলাদেশৰ হৈ অধিনায়ক নিগৰ চুলতানাই 77 ৰাণ কৰাৰ লগতে শ্বাৰ্মিন আখতাৰে 64 ৰাণ কৰি অপৰাজিত হৈ ৰয়। কালিৰ এই ফলাফলে শ্ৰীলংকাৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰখাৰ বিপৰীতে বাংলাদেশে নিজৰ 5ম পৰাজয়ৰ পাছত অভিযান সামৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি 4দিনীয়া কেৰালা ভ্ৰমণসূচীৰে থিৰুৱনন্তপুৰমত উপস্থিত হ'ব। বিগত দশকটোত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পূৰ্বতকৈ 3 গুণ বৃদ্ধি হৈ 1,50,000 কোটি টকা স্পৰ্শ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ভাৰতত উলহ মালহেৰে পালন কৰা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কালি কেইবাগৰাকী বিশ্ব নেতাই ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। আৰু আৰ চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা নবী মুম্বাইত অনুষ্ঠিত এখন খেলত শ্ৰীলংকাই বাংলাদেশক 7 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55